আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা বিদ্যাপুৰত আজি অসম আৰু নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিয়ে এখন বৈঠকত মিলিত হয়। তেওঁলোকে উচ্ছেদিত স্থান আৰু গছপুলি ৰোপণ কাৰ্যসূচী পৰিদৰ্শন কৰে। নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন, ফাণ্ডাৰী সমষ্টিৰ বিধায়ক আছাম বেউ কিকন, ওখা সমষ্টিৰ বিধায়ক ৱাই মহেমো নবেও হামছেৰ উপৰি ৰাজ্যখনৰ কেইবাগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰে। অসম চৰকাৰৰ হৈ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ লগতে বন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰিছে। গোৱালপাৰা জিলা প্ৰশাসনেও আজি মাটিয়া ৰাজহচক্ৰৰ অন্তৰ্গত ৰাক্ষখিনি অঞ্চলত উচ্ছেদ অভিযান চলাই 105খন ব্যৱসায়িক প্ৰতিষ্ঠান দখলমুক্ত কৰে। নগাঁও জিলা প্ৰশাসনেও ঢিং ৰাজহচক্ৰৰ অধীনৰ ডাগৰ আৰু আলিটাঙনি মৌজাৰ জেঙনি তিনিআলিত 27 আগষ্টত উচ্ছেদ চলাবলৈ সাজু হৈছে। সমাগত বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে জিলাখনৰ আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে এই নিৰ্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে আইন শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই নিৰ্বাচন পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু বুলিও মন্তব্য কৰে। একাংশ সংবাদ মাধ্যমে গণতন্ত্ৰৰ প্ৰহৰী হিচাপে মূল ভূমিকাৰ পৰা আঁতৰি অহাৰ লগতে প্ৰায়সংখ্যক সংবাদ মাধ্যমৰ পূৰ্বৰ স্বাধীনতা কিছু হ্ৰাস পাইছে। আজি আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকে এই বিষয়ে মত প্ৰকাশ কৰে। পৰিৱৰ্তিত সময়ত সংবাদ মাধ্যমৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা অটুট আছেনে আৰু এই চতুৰ্থ স্তম্ভৰ সৈতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছে নেকি শীৰ্ষক বিষয়ত আজি দৃষ্টিপাতত অংশ লৈ তেওঁলোকে এই বিষয়ে প্ৰকাশ কৰে। অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক দ্য হিন্দু কাকতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন ব্যুৰ' চিফ সুশান্ত তালুকদাৰ, স্তম্ভলেখক শংকৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক মনোৰম গগৈ আৰু তেজপুৰৰ মহাজাতি আৰু অগ্নিগড় কাকতৰ প্ৰাক্তন সহযোগী সম্পাদক অঞ্জন গোস্বামীয়ে কয় যে ক্ৰমাৎ সংবাদ মাধ্যমৰ প্ৰতি মানুহৰ বিশ্বাসযোগ্যতা কমি অহা যেন অনুভৱ হৈছে। বিশ্বায়নৰ পাছত একাংশ বৃহৎ পুঁজিপতি গোষ্ঠীৰ সংবাদ মাধ্যমৰ দায়িত্ব গ্ৰহণ আৰু বহু সাংবাদিক সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত হৈ পৰাৰ লগতে বিভিন্ন কাৰণত এই পৰিৱৰ্তন হৈছে বুলি তেওঁলোকে মন্তব্য কৰে। সম্প্ৰতি পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ কণ্ঠ হ'ব পৰাকৈ পঞ্চম স্তম্ভ বা বিকল্প সংবাদ মাধ্যমৰ প্ৰয়োজন আহি পৰিছে বুলিও তেওঁলোকে উল্লেখ কৰে। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি ধেমাজি নগৰত মুখ্যমন্ত্ৰী নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ পুঁজিৰে নিৰ্মিত গৌৰৱ পথটো উদ্বোধন কৰে। জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰী মৈদাম তিনিআলিৰ পৰা জিলা আয়ুক্ত ভৱন হৈ ষ্টেচন ৰোড সংযোগী এই পথটোৱে অঞ্চলটোৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত সকাহ দিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। লোক নিৰ্মাণ বিভাগৰ ধেমাজি ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত 1,86,98,000 টকা ব্যয়েৰে পথটো নিৰ্মাণ কৰা হৈছে। বিশ্বনাথ জিলাৰ সমষ্টিভিত্তিক মুকলি কৰিবলগীয়া বৃহৎ স্বাস্থ্য শিবিৰৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলাখনৰ সমষ্টিসমূহত এই শিবিৰ পৰিচালনাৰ বাবে কেনেধৰণৰ কাম কৰা হৈছে সেই বিষয়ে আলোচনা কৰা হয়। ডিব্ৰুগড় জিলাৰ বামুণবাৰী ডুমৰ দলং গাঁও পঞ্চায়তৰ ফটিকাচোৱা নেপালী গাঁৱত আজি মন্ত্ৰী বিমল বৰাই তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে। এই আঁচনিৰ অধীনত এতিয়াৰে পৰা হিতাধিকাৰীসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰত লাভ কৰিবলগীয়া 250 টকা ৰেহাই ধনৰ আবেদন পত্ৰ মন্ত্ৰীগৰাকীয়ে বিতৰণ কৰে। নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত পুনৰ খিতাপ জয় কৰি দ্বিতীয়বাৰৰ বাবে এই প্ৰতিযোগিতাৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত আজি দলটোৱে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবক 6-1 পৰাজিত কৰে। খেলৰ প্ৰথম অৰ্ধত নৰ্থ ইষ্ট ইউনাইটেডে 2 গ'ল দি বিপক্ষক চাপত ৰাখিবলৈ সমৰ্থ হয়। ইয়াৰ পাছতে 50, 68, 81 আৰু 86 মিনিটত দলটোৱে বাকী গ'লকেইটা দিয়ে। ইয়াৰ মাজতে 68 মিনিটত ডায়মণ্ড হাৰ্বাৰ দলে প্ৰথম আৰু একমাত্ৰ গ'লটো দিয়ে। প্ৰতিযোগিতাত 8টা গ'ল দিয়া আজাৰাই গল্ডেন বল আৰু গল্ডেন বুট লাভ কৰে। নৰ্থ ইষ্ট ইউনাইটেডৰ গুৰমিতক শ্ৰেষ্ঠ গ'লৰক্ষকৰ সন্মান দিয়া হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।